যিশু নাম বাৰচাবকে সালাম জনাই দি আছে আৰু আপোনালোকে লাইভ ফৰ্টে ৱেলকাম কৰি আছে। মোৰ নামটো কিশোৰ তামাং আছে আৰু মই আপোনাৰ বিষয়ে ঈশ্বৰৰ লাগ কথা ক'বলৈ মন যায় আছে। আৰু আজি ঈশ্বৰৰ লাগ কথাটো মই আনি উত্তৰ ৰোমান্স 5:8 ৰোমান্স চেপ্টাৰ 5:8 আমি ইয়াতে লিখি না আছে, কিন্তু ঈশ্বৰহে আমি খান কাৰণে তাই লগা মৰম দেখাই দিছে কিলে মানে কেতিয়া আমি খান পাপী থাকিছে তেতিয়া যীশু আমি খান নিমতে মৰিছে। তো এইটো ভাৰ্চৰা মানকে কি কৈ আছে ক'লে ঈশ্বৰ কথাবোৰা আজি আপুনি আৰু মই কি ঈশ্বৰৰ কিমান মৰম দেখাই দিছে, হয় না? তাইলা মৰম কিমান ডাঙৰ আছে তাইৰ পৰা দেখাই দিছে। হলিবি তাইলা মৰমটো তাই খালী তাইলা ৱৰ্ডছ, হয় না? তাইৰ পৰা খালী তাইলা তাইলা মোক ব্ৰাই কোৱা নাই, তো তাইৰ পৰা মানকে মৰম কৰি পিনে এইটো তাইলা মোক ব্ৰাই খালি কোৱা নাই, হলিবি তাইৰ পৰা দেখাই দিছে, তাইৰ পৰা দেখাই দিছে কি মানকে কিমান মৰম কৰে, হয় না? ঈশ্বৰৰা তাইৰ ঈশ্বৰৰা মানকে কিমান মৰম কৰে এইটো এইটোতে তাইৰ পৰা দেখাই দিছে। কিনা দেখাইছোঁ ক'লে তালা বাচ্চা, হয় না? তালা বাচ্চাই যীশুকে এইটো দুনিয়াতে পঠাই দিছে আপুনি আৰু মই কাৰণে, হয় না? মই আপুনি আৰু মই কাৰণে এইটো দুনিয়াতে পঠাই দিছে আৰু আপুনি আৰু মই কাৰণে তাই মহালা পাপটো লৈ কিনে তাই কি কৰিছে, ক্ৰছটি মৰিছে। আপুনি আৰু মহিলা পাপটো লৈ কিনে তাই ক্ৰছটি মৰিছে। মান মৰিব থকা, হয় না? মান পাপী থকা কাৰণে, মান পাপী থকা কাৰণে মান মৰিবলৈ প্লেচতে, মান মৰিবলৈ জাখাতে তাই কি কৰিছে, আপুনি আৰু মই কাৰণে মৰিছে। যীশুটো ৱেইট কৰি থকা নাই, তাইতো ৰখি থকা নাই কি আপুনি আৰু মই ভাল হ'ব, কেতিয়া ভাল হৈছোঁ ক'লে খালি, হয় না? মই মহান ধৰ্মী কৈছোঁ ক'লে খালি এইটো টাইমতেই মই মৰম কৰিব গৈ না তাই দেখা নাই, এইটো ৱেইট এইটো ৰখি থকা নাই তাই, হয় না? তাই কিনা দেখাইছোঁ ক'লে মান পাপী থকা টাইমতে, মান পাপী থকা সোমাইতে সোমাইতে তাই কি কৰিছে, আহি কেনে তাপে আপুনি আৰু মই কাৰণে তাই ক্ৰুছতে মৰিছে, আপুনি আৰু মই বচাবৰ কাৰণে তাই কি কৰিছে, ক্ৰুছতে মৰিছে, হয় না? তেতিয়াৰ পৰা আমি খান জানিব পাৰে ঈশ্বৰ বা আপুনি আৰু মই কিমান মৰম কৰে, হয় না? আপুনি আৰু মই কিমান ডাঙৰ তাইৰ পৰা আপুনি মই মৰম কৰে, তালা মৰমটো কিমান ডাঙৰ আছে, হয় না? তালা মৰমটো আনকণ্ডিশ্যনেল, হয় না? কেতিয়াবি খতম নোহোৱালা মৰম, কেতিয়াবি ওপৰ নিচে নোহোৱালা মৰম, হয় না? মানুহ পিছৰপৰা কয় মানুহৰ পৰা তো মানুহলা মৰমটো কেনে আছে বুলি ক'লে মই আপুনিকে মৰম কৰে, মই আপুনিকে মৰম কৰি হ'লেবি আপুনি কি কৰিব লাগে, আপুনি বদলি কৰিব লাগে, এনেকৈ নকয় বুলি ঈশ্বৰটো এইটো ৱেইট কৰা নাই, না? ঈশ্বৰ বা তো আপুনি বদলি নোহোৱাগে টিবি, আপুনি মই পাপতে থকা টাইমটিবি ঈশ্বৰ বা কি কৰিছে, তালা মৰম দেখাই দিছে, তাইৰ পৰা কি কৰিছে, তাইলা বাচ্চা পঠাই দি কিনা, হয় না? যীশুকে পঠাই দিনা আপুনি আৰু মই কি নিমতে, আপুনি আৰু মই কি মইলা জাখাতে তাই কি কৰিছে, প্ৰস্তুতি কৰিছে। তেতিয়া আমি খান জানিব পাৰে না ঈশ্বৰ কিমান ডাঙৰ বা আপুনি আৰু মই কি মৰম কৰে, হয় না? ঈশ্বৰলা মৰমটো তেতিয়াৰপৰা আমি খান জানে, হয় না? ঈশ্বৰ পৰা কিমান আপুনি আৰু মই কি মৰম কৰি আছে, হয় না? এইটো অৰ্ডে আছে তাপে আপুনি আৰু মই তালা মৰমকে জানি না আছে না নাই, হয় না? তালা মৰমকে মহচুছ কৰিছে না কৰা নাই, হয় না? নহয় হয় মেনি টাইম, হয় না? বেছি চুটি মান কয় হয় মই ঈশ্বৰকে মৰম কৰে বেছি টাইম, হয় না? বেছি টাইম মান এনেটো কৈ থাকে মই ঈশ্বৰকে মৰম কৰিম, ঈশ্বৰকে মৰম কৰে কৈ না কয়, হ'লেবি মানলা মানলা লাইফ পৰা মান না দেখাই, না? মানলা লাইফ পৰা মান ঈশ্বৰকে মৰম কৰে না নকৰে দেখাই না দেখাই, না? হ'লেবি ঈশ্বৰটো তাৰ পৰা দেখাইছে, হয় না? মান পাপতে থকা টাইমটিবি পাপতে থকা টাইমতে সি বাই তাৰ পৰা কি কৰিছে, মানকে বচাবৰ কাৰণে আহিছে। এইটো কাৰণে আজি আপুনি আৰু মই ঈশ্বৰলা এইটো মৰমটো এবাৰ বুজি চাবি, হয় না? এবাৰতো ঈশ্বৰলা মৰমকে ইটো ঈশ্বৰলা মৰমকে এবাৰ আপুনি মই যেন মহান টেষ্ট কৰি চাবি, হয় না? আপুনি এবাৰ তাইলা এইটো মৰমকে মহচুছ কৰি চাবি, তেতিয়া আপুনি জানিব ঈশ্বৰৰ ঈশ্বৰলা মৰম কিমান ডাঙৰ আছে, হয় না? বিশ্বাস কৰি আছে মই আপুনি এইটো ছোট ঈশ্বৰলা কথাৰ পৰা আপুনি কি ব্লেছ কৰিব, আপুনি আশীৰ্বাদ পাব, হয় না? থেংক ইউ।